ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহতালিকা আৰু গৃহপিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে চিৰাং জিলাখনক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলী আৰু বেংটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাচুগাঁৱৰ কাজল গাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে এই কথা ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত হলগুৰি গাঁৱৰ 7গৰাকী কৃষকে সমূহীয়াভাৱে কৰা পাণ 18 আৰু আস্থা 68 জাতৰ ধান খেতি পৰিদৰ্শন কৰে। সেউজীয়া পথাৰত উপস্থিত হৈ কৃষক আৰু দাৱনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি থকা আগ্ৰহৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ কৃষকৰ উন্নতিৰ মাজতে অসমৰ সমৃদ্ধি নিহিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নতি সাধনত গুৰুত্ব দিছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকৰ সমৃদ্ধিয়ে শক্তিশালী অসমৰ ভেটি আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নেই গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি। পৰিশ্ৰমী কৃষকসকলে আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সপোনক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকন আৰু বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীভূমি চহৰৰ বিভিন্ন দীৰ্ঘদিনীয়া নাগৰিক সমস্যাৰ সমাধানৰ লক্ষ্যৰে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত শ্ৰীভূমি চহৰৰ জৰাজীৰ্ণ বাটপথ, ক্ৰমবৰ্ধিত যানজট, পানী নিষ্কাশন ব্যৱস্থাৰ ত্ৰুটি আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত এই সমস্যাসমূহৰ দ্ৰুত আৰু স্থায়ী সমাধানৰ বাবে প্ৰশাসন, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট সকলো পক্ষকে সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন উন্নত, পৰিষ্কাৰ আৰু সুশৃংখল চহৰ গঢ়ি তুলিবলৈ প্ৰশাসনিক পদক্ষেপৰ লগতে নাগৰিকৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ। সভাত জিলাখনৰ ভালেকেইগৰাকী বিশিষ্ট নাগৰিক, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদ, পাঠাকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আমিনুৰ ৰচিদ চৌধুৰী, জিলা বিজেপিৰ সভাপতি সঞ্জীৱ বণিক, জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থ আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। সমগ্ৰ শিক্ষা অসমে 3ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে এই মূল্যায়ন অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি 3ৰ পৰা 5ম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ 16 জুনত এই পৰীক্ষা অনুষ্ঠিত হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ইকোশ্বপৰ মাধ্যমেৰে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰী কৰিছে। 2024-25 বৰ্ষত এই বিক্ৰীৰ পৰিমাণ আছিল 1,24,00,000 টকা। ৰাষ্ট্ৰীয় উদ্যানখনত এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেচত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কীয় সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই কৈশপসমূহে আৰম্ভণি 2 বছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।